ভাল লাগে। শৈশৱৰ সেই দিনবোৰলৈ মনত পৰিলে ভাল লাগে জানা। তুমি যে ফুটুকী ফ্ৰক পিন্ধি পখিলাজনী হৈ ঘূৰি ফুৰিছিলা শৰতৰ সেই দিনবোৰত, আমি দুয়ো শেৱালিজোপাৰ তলত দুবৰি দলিচাত নিয়ৰৰ সৈতে শুই থকা শেৱালি বুটলিছিলোঁ। তোমাৰ ফ্ৰকৰ কোচত মই বুটলা ফুলবোৰ ভৰাই দিলে যে তোমাৰ মিঠা হাঁহিৰ ৰস সৰিছিল, তাকে পান কৰি মই আত্মহৰা হৈ পৰিছিলোঁ। মোৰ হৃদয়ৰ সঁফুৰাত আজিও সজীৱ হৈ আছে জানা সেই টুকমোকালি দিনবোৰ। দুয়ো একেলগে স্কুললৈ অহা যোৱা, বাটে বাটে ইটো কথা পাতি হাঁহি ধেমালিৰে পাৰ কৰা দিনবোৰ আছিল কিমান যে মোহনা। আৰু সেই নৈপৰীয় বালিত বালিকৰ সাজি জীৱনৰ অগাধ সপোন ৰচা সময়বোৰ। বাঢ়ি অহা যৌৱনৰ সতে বাঢ়ি অহা আমাৰ মাজৰ ব্যৱধানে মোক বৰকৈ আমনি দিছিল জানা। তোমাক লগ পালে তুমি অমনোযোগিতাৰ চলেৰে মোক কৰা আওকাণ আৰু চলনাৰে তুমি বাৰে বাৰে পাব বিচৰা মোৰ আকৰ্ষণ, তোমাৰ কেৰাহী কৈছোৱা চাউনি, মিচিকীয়া হাঁহি, উৰি থকা জিতুকা শুনা তোমাৰ হেঙুলি চুলি, পদুম ফুলা তোমাৰ কপকপা মুঠ। সেই যে কলেজীয়া দিনবোৰত বাইকেৰে তোমাৰ কাষেৰে পাৰ হৈ আহিও আকৌ এবাৰ ফোনত কথা পতাৰ চলেৰে ৰৈ তোমাক চোৱা, তুমি নাহিলে উকা হৈ পৰা ইউনিভাৰ্চিটি, তুমি নাথাকিলে যেন ফুলে চৌপাশৰ কৃষ্ণচূড়া, তোমাক দেখিলেই ফুলি উঠে মোৰ চহৰত সহস্ৰ এজাৰ, আঁতৰি যায় মোৰ হেজাৰ বেজাৰ। এতিয়াও ভাল পোৱানে তুমি কবি নীলিমদা নীলা কবিতা, কবি প্ৰণৱদাৰ প্ৰেমৰ কবিতা ভাল পোৱানে, জিতুলদাৰ 90ৰ দশকৰ যৌৱনৰ গান কোৱা না, আজি শুনানে তুমি বাৰে বাৰে মই ভাল পোৱা গান, সেই গান শুনিয়ে তোমাৰ আজিও ভৰেনে মন প্ৰাণ। তোমাৰ বাবে মোৰ হৃদয়ত লিখা আছে জীৱনৰ কত কবিতা, তুমি মোৰ কবিতাৰ সাগৰিকা, তোমাৰ বাবে সাজি কাচি আহে আজিও লুইতৰ পাৰলৈ সেন্দুৰি আবেলি। হেই, মোৰ আজিও মনত আছে জানা, তুমি যে এটা ধুনীয়া কবিতা লিখিছিলা, তুমি আকাশ হোৱা মই হম মেঘ, হৃদয়ৰ বৰষুণে আনিব হৃদয়ত মৰমৰ বান, তুমি জীৱন মই উশাহ, তুমি সাগৰ মই তেলুমীয়া, তোমাৰ হৃদয়ৰ দলিচাত মই শেৱালি হৈ হৰিম, তোমাৰ এন্ধাৰ নিশাত মই জোনাক হৈ উজলিম, জীৱনৰ বাটৰ পিছৰ ঘাটত খামুচি ধৰিম তোমাৰ দুৱাত, খামুচি ধৰিম তোমাৰ দুৱাত।